নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ সমীপত 25 মেগাৱাট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো 108 একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে 116 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব। ডঃ শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰে কাৰ্বি আংলঙত 1000 মেগাৱাট শক্তি ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। 2030 চনৰ ভিতৰত ৰাজ্যত 3000 মেগাৱাট পৰিমাণৰ সৌৰশক্তিৰ উৎপাদন সম্ভৱ হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিখনৰ ইতিবাচক দিশসমূহৰ বিষয়েও আলোকপাত কৰে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হলে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগৰ CEIR পৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইলটোৰ IMEI নম্বৰ সংশ্লিষ্ট পৰ্টেলত পৰীক্ষা কৰি লবলৈও আহান জনাইছে। উল্লেখযোগ্য যে মহানগৰ আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰা 650টা চুৰি মোবাইল ফোন আৰু 16টা লেপটপ আজি পানবজাৰত থকা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত জনসাধাৰণৰ সুবিধাৰ্থে প্ৰদৰ্শন কৰে। আনহাতে গুৱাহাটীকে ধৰি নগৰ অঞ্চলত সংঘটিত হোৱা মোবাইল ফোন তথা ডিঙিৰ অলংকাৰ কাহিনী আদি অপৰাধৰ বিৰুদ্ধে বিশেষ অভিযান চলাবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ সদৰি কৰে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষিচক্ৰৰ অন্তৰ্গত 2 নম্বৰ কৰহালগাঁও আৰু জেঙেৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী বৰবাম গাঁৱত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীকেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজাৰ বাহাকাবাৰী আৰু মেচ নাৰিকলী গাঁৱত কপিলৰ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানসমূহ পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰো আশ্বাস প্ৰদান কৰে। এই পৰিদৰ্শনকালত বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসকে ধৰি লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িত বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰাজ্যৰ বিশেষ টাস্কফৰ্চে আজি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগেটত এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ কমখেদী বাহিনীটোৱে অভিযান চলাই বাহনখনৰ পৰা দ্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা সৰঞ্জাম জব্দ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা সৰঞ্জাম ক্ৰয় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। গুৱাহাটীৰ ছয়মাল অঞ্চলত আৰক্ষীয়ে বাহনখন নিশ্চিহ্নিত কৰি সোণাপুৰ টোলগেটত বাহনখন জব্দ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 27 বছৰীয়া এজন মণিপুৰৰ যুৱকক আটক কৰিছে। জব্দ হোৱা বাহনখনত যুৱকগৰাকীৰ সৈতে আন দুগৰাকী কিশোৰ থকাৰ বিষয়ে আৰক্ষীয়ে সদৰি কৰে। এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে। আজি বিশ্ব ৰক্তদাতা দিৱস। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদাতাসকলক মৰিগাঁও জিলা আয়ুক্তই শুভেচ্ছা জ্ঞাপন কৰে। শিৱসাগৰতো এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত ৰক্তদান শিবিৰ জিলা সহকাৰী আয়ুক্তই মুকলি কৰে। আজিৰ শিবিৰটোত প্ৰায় 50 গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে। আনহাতে বিশ্ব ৰক্তদাতা দিৱস বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো পালন কৰা হয়। চিকিৎসালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী সম্পন্ন হয়। চিকিৎসালয়খনত আজি 50 গৰাকী লোকৰ ৰক্ত গ্ৰহণ কৰা হয়। লগতে ৰক্তদান কৰা ব্যক্তিসকলক হাস্পতাল কৰ্তৃপক্ষই আদৰণিও জনায়। সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।